এয়া আকাশবাণী গুৱাহাটী সন্ধিৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কাইলৈ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি প্ৰস্তুতি সম্পূৰ্ণ হৈছে। দিৱস উপলক্ষে যোৱা 2 আগষ্টত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাতো প্ৰশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। শোণিতপুৰ জিলাত বিজেপিৰ তেজপুৰ নগৰ মণ্ডল আৰু হলেশ্বৰ মণ্ডলৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। একেদৰে নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰ বন বিভাগৰ কাৰ্যালয়ৰ সমীপৰ পৰা কেইবাগৰাকীও শিক্ষাৰ্থীয়ে তিৰংগা যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ অংশস্বৰূপে আজি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত তিৰংগ সমলয় অনুষ্ঠিত হয়। কেন্দ্ৰীয় ঔদ্যোগিক বাহিনী, বায়ুসেনা, সৈনিক স্কুলৰ শিক্ষাৰ্থীসকলেও এই অনুষ্ঠানত গীত নৃত্য পৰিৱেশন কৰে। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। এই বছৰ আৰক্ষী, অগ্নি নিৰ্বাপন, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ মুঠ 1090 গৰাকী কৰ্মীলৈ এই পদক আগবঢ়োৱা হৈছে। পদক লাভ কৰাসকলৰ ভিতৰত অসমৰ 17 গৰাকী আৰক্ষী কৰ্মী আছে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিল ৰঞ্জন দাসে সাহসিকতাৰ আৰক্ষী পদক লাভ কৰিছে। একেদৰে আৰক্ষী মহাপৰিদৰ্শক সংযুক্তা পৰাশৰ, আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং, কামাণ্ডেণ্ট জয়শ্ৰী খেৰচা, আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন, আৰক্ষী অধীক্ষক নোমল মাহাত্তা, কামাণ্ডেণ্ট দেৱাশীষ বৰা, কামাণ্ডেণ্ট তাবুৰাম পেগু, উপ আৰক্ষী অধীক্ষক নিৰ্মল চন্দ্ৰ বিশ্বাস, আৰক্ষী পৰিদৰ্শক ললিত শইকীয়া, উপ পৰিদৰ্শক অখিল কুমাৰ দাস, পৰিদৰ্শক ধ্ৰুৱ চৰ্কী, সহকাৰী কামাণ্ডেণ্ট নবীন চন্দ্ৰ শৰ্মা আৰু উপ পৰিদৰ্শক ৰবীন্দ্ৰ সিনহাই বিশিষ্ট সেৱাৰ বাবে আৰক্ষী পদক লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেটৰ সিদ্ধান্ত মৰ্মে দুৰ্গম অঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ উদ্দেশ্যে এটা সুকীয়া সেৱা সেতু পৰ্টেল মুকলি কৰে। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেলত ডঃ শৰ্মাই কয় যে ৰাজ্যৰ স্থায়ী বাসিন্দা তথা খিলঞ্জীয়া লোকসকলেহে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব। অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰীৰ বয়স 21 বছৰ হ'ব লাগিব। আবেদনকাৰীৰ বিৰুদ্ধে গোচৰ চলি থাকিলেও অনুজ্ঞাপত্ৰ দিয়া নহ'ব। মানসিক আৰু শাৰীৰিকভাৱে সুস্থ লোককহে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰি বৈধ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ থকা লোকসকলেহে সেৱা সেতু পৰ্টেলযোগে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। আগ্নেয়াস্ত্ৰ প্ৰশিক্ষণ নোলোৱা ব্যক্তিক অনুজ্ঞাপত্ৰ প্ৰদানৰ পাছত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাক্তন সেনা বিষয়া, প্ৰাক্তন আৰক্ষী বিষয়াৰ দ্বাৰা অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব। আবেদনৰ পাছত জিলা আয়ুক্তৰ কাৰ্যালয়ে তেওঁলোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। নিজক বিপদাপন্ন হলেও নিজৰ সংস্কৃতি ৰক্ষা কৰা সাহসী ভাৰতীয়সকলৰ বাবে এই আঁচনিখন মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিয়ে অসমৰ মাটি, ভেটি আৰু সংস্কৃতি ৰক্ষা কৰাত খিলঞ্জীয়াক সহায় কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কাইলৈৰ পৰা 21 আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই নাটমেলাৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে বিয়লি 5 আৰু সন্ধিয়া 7:30 বজাত নাটসমূহ প্ৰদৰ্শন কৰা হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা 18 আগষ্ট পৰ্যন্ত নিতৌ দিনৰ 11 বজাৰ পৰা বিয়লি 4 বজালৈ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। 12 বছৰৰ অনূৰ্ধ শিশুৰ ক্ষেত্ৰত প্ৰেক্ষাগৃহত প্ৰৱেশত বাধা থাকিব। এই নাটমেলাৰ অন্তৰ্গত প্ৰথম দিনা হিল্লল কুমাৰ পাঠকৰ গোপীনাথ যুগজয়ী স্বপ্নদ্ৰষ্টা নাট প্ৰদৰ্শন কৰা হ'ব। 16 আগষ্টত গুভা ৰজা ছত্ৰ সিং অপ্ৰতিৰুদ্ধ দেওৰোজা, 17 আগষ্টত মাংৰি মেম সেউজী অগ্নিকন্যা, 18 আগষ্টত ব্ৰজনাথ বিপ্লৱী অগ্নিবীৰ, 19 আগষ্টত জ্যোতিপ্ৰসাদ সংগ্ৰামী জ্যোতি শিখা, 20 আগষ্টত অম্বিকাগিৰি অনিৰ্বাপিত একুৰা জুই আৰু 21 আগষ্টত চন্দ্ৰপ্ৰভা মুক্তিৰ এটি গান শীৰ্ষক নাট পৰিৱেশন কৰা হ'ব। বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কাইলৈ কামৰূপ, নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আশংকা কৰি জিলাকেইখনৰ বাবে য়েল' এলাৰ্ট জাৰি কৰিছে। এই সময়ছোৱাত জিলাকেইখনৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে আৰু বিজুলী ঢেৰেকনিৰে প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।